চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? অনুষ্ঠানটো শুনি আপুনি বাৰু কেনে পাইছে? আপোনাৰ মতামত জনাই আমালৈ দুষাৰিমান লিখি পঠিয়াবচোন। আমাৰ যোগাযোগৰ ঠিকনা ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1।
আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, যদিহে আপুনি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি আজি কিছুদিনৰ পৰা বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদিপুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন চলাই আছো। যোৱা অনুষ্ঠানত আমি এই আদিপুস্তকৰ 45 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াই নিছিলোঁ। আমি দেখিবলৈ পাইছিলোঁ যে যোছেফে ককায়েক ভাইহঁতৰ আগত নিজৰ পৰিচয় দিয়াৰ পাছত সেই কথা ফৰৌন ৰজায়ো জানিব পৰাত ফৰৌনে যোছেফৰ পৰিয়ালৰ লোকসকলক নিবৰ বাবে ৰথ পঠিয়াইছিল। জাকুবে যোছেফ জীয়াই থকা বুলি জানিব পাৰিছিল আৰু যাবৰ বাবে সাজু হৈছিল। তাৰ পাছৰ কথা আমি আজি চাম 46 নম্বৰ অধ্যায়ত। আপুনি আপোনাৰ বাইবেলখন মেলিলৈ সাজু হৈছেনে? কিন্তু আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আহক সদায় কৰি অহাৰ নিচিনাকৈ খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি মহান, তুমি কৰুণাময়, তুমি অনুগ্ৰহৰ আকৰ। তোমাৰ অনুগ্ৰহতেই আজি আমি প্ৰভু যীশুত বিশ্বাস কৰি পৰিত্ৰাণ পাব পৰা হৈছোঁ, তোমাক পিতৃ বুলি মাতিব পৰা হৈছোঁ। তুমি আমালৈ যিমান অনুগ্ৰহ দেখুৱাইছা তাৰ বাবে তোমাক ধন্যবাদ দি আমি শেষ কৰিব নোৱাৰোঁ। এতিয়া প্ৰাৰ্থনা কৰিছোঁ, তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰৰ যোগেৰে তুমি আমাক কথা কোৱা, তোমাৰ মাত আমাক শুনিবলৈ দিয়া, আমাৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ উপচি পৰিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, যাকুবে হয়তো ভাবিছিল যে তেওঁ মিছৰত মাত্ৰ কেইবছৰমানহে থাকিব আৰু অলপ দ্বিধাবোধ কৰা স্বত্তেও তেওঁ তালৈ যাবলৈ সিদ্ধান্ত লৈছিল। ঈশ্বৰে অব্ৰাহামক মিছৰৰ পৰা আঁতৰি থাকিবলৈ কৈছিল। অব্ৰাহামে সেই মিছৰ দেশত সমস্যাৰ সন্মুখীন হৈছিল। ঈশ্বৰে ইছহাককো সেই একে কথাই কৈছিল। গতিকে এতিয়া প্ৰশ্ন হ'ল, জাকুব মিছৰলৈ যোৱা উচিত নে? তেওঁৰ পুতেক যোচেফৰ পৰা পোৱা আমন্ত্ৰণ নাইবা আনকি ফৰৌনৰ পৰা পোৱা আমন্ত্ৰণতকৈও তেওঁক আৰু অলপ উৎসাহৰ প্ৰয়োজন। তেওঁ আচলতে ঈশ্বৰৰ পৰা ইতিবাচক সঁহাৰি পোৱা প্ৰয়োজন। বাইবেলৰ পৰা পঢ়ি যাম 46 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, পাছে ইছৰাইলৰ সপৰিবাৰে যাত্ৰা কৰি বেৰচেবা পাই তেওঁ নিজ পিতৃ ইছহাকৰ ঈশ্বৰৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিলে। বৰ আচৰিত ধৰণৰ কথা, তেওঁ দেউতাক ইছহাকৰ ঈশ্বৰৰ প্ৰতি বলি আগবঢ়াইছে। জাকুবে প্ৰথমবাৰ সেই দেশ এৰি যেতিয়া হাৰণলৈ গৈছিল, তেওঁ বৈতিয়েল পাইছিল, তেতিয়া বাৰু তেওঁ ঈশ্বৰক বিচাৰিছিল নে? নাই, তেওঁ ভাবিছিল ঈশ্বৰৰ পৰা তেওঁ আঁতৰলৈ যোৱা বুলি। তেওঁ ঈশ্বৰৰ মন কি বিচাৰি চোৱা নাছিল, ঈশ্বৰৰ পৰা নিৰ্দেশনাও তেওঁ বিচৰা নাছিল। সেই ডেকা জাকুব আৰু অব্ৰাহামৰ দাসজনৰ মাজত যে কিমান পাৰ্থক্য! অব্ৰাহামে যেতিয়া ইছহাকৰ বাবে কন্যা বিচাৰিবলৈ দাসজনক পঠিয়াইছিল, সেই দাসজনে ঈশ্বৰত ভৰসা নকৰাকৈ এটা খোজো লোৱা নাছিল। কিন্তু জাকুবে তেওঁৰ জীৱনত ঈশ্বৰৰ একো প্ৰয়োজন নাই বুলি ভাবি আহিছিল। জীৱনত তেনেদৰে আগবঢ়াটো উচিত নহয় বুলি বুজি পাবলৈ তেওঁৰ বহুদিন সময় লাগিছিল। প্ৰিয় শ্ৰোতা, কিমান খ্ৰীষ্টিয়ানে আজি গোটেই সপ্তাহটো কামত ব্যস্ত থাকে আৰু তেওঁলোকৰ কাম কাজৰ পৰা ঈশ্বৰক একেবাৰে আঁতৰ কৰি ৰাখে। তেওঁলোকে নিজৰ সিদ্ধান্ত নিজে লয় আৰু যি মন যায় তাকেই কৰি থাকে। তাৰ পাছত দেওবাৰে তেওঁলোক গীৰ্জালৈ আহে অতি ধাৰ্মিকভাৱে আৰু ঈশ্বৰৰ ইচ্ছা পালন কৰিবলৈ তেওঁলোকে ইচ্ছা কৰে। তেওঁলোকে ভাবে ঈশ্বৰৰ ইচ্ছা পালন কৰা মানে খালি গীৰ্জালৈ যোৱা নাইবা হয়তো কোনো ছানডে স্কুল ক্লাছত শিক্ষা দিয়া। তাৰ পাছত তেওঁলোকে দেওবাৰে ৰাতি ঈশ্বৰক বিদায় দিয়ে, পাহৰি যায়। সপ্তাহৰ বাকীকেইটা দিনত ঈশ্বৰক তেওঁলোকে পাহৰি চলি থাকে। জাকুবেও জীৱনৰ বেছিভাগ সময়তে ঈশ্বৰলৈ চোৱা নাছিল, কিন্তু এতিয়া বেৰচেবালৈ আহি তেওঁৰ পিতৃ ইছহাকৰ ঈশ্বৰলৈ বলি আগবঢ়াইছে। এতিয়া ঈশ্বৰ তেওঁৰ প্ৰতি অনুগ্ৰহশীল হৈ তেওঁক দেখা দিব। 2 আৰু 3 নম্বৰ পদ, তাতে ৰাতি ঈশ্বৰে ইছৰাইলক দৰ্শন দি ক'লে, হে জাকুব, হে জাকুব। তেওঁ ক'লে, চাওক মই আছো। তেতিয়া তেওঁ ক'লে, মই ঈশ্বৰ, তোমাৰ পিতৃৰ ঈশ্বৰ। তুমি মিছৰলৈ নামি যাবলৈ ভয় নকৰিবা, কিয়নো মই সেই ঠাইতে তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম। এতিয়া ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে যে তেওঁ জাকুবক মিছৰ দেশত এটা ডাঙৰ জাতিত পৰিণত কৰিব। আপুনি হয়তো ভাবিছে, ঈশ্বৰে জানো তেনে কৰিছিল নে? আমি তাৰ উত্তৰটো বাইবেলতেই পাওঁ, ইয়াৰ পাছৰখন পুস্তকত। যাত্ৰা পুস্তক 1 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদত আমি এইবুলি পঢ়িবলৈ পাওঁ, পাঠ কৰি দিছোঁ, শুনিবচোন। তাৰ পাছত ইছৰাইলৰ সন্তানবিলাক বহু বংশ হৈ অতিশয় অধিক হ'ল আৰু বাঢ়ি বাঢ়ি অতিশয় বলৱন্ত হ'ল। তাতে সিবিলাকেৰেই দেশ পৰিপূৰ্ণ হ'ল। মিছৰ দেশত ইছৰাইলীয়বিলাকৰ প্ৰকৃততে এটা জনবিস্ফোৰণ ঘটিছিল বুলি আমি ক'ব পাৰোঁ। তাৰ কাৰণটো কি? ঈশ্বৰে জাকুবৰ আগত কৰা প্ৰতিজ্ঞা পালন কৰিছিল। ঈশ্বৰে কৈছিল, কিয়নো মই সেই ঠাইতে তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম। ঈশ্বৰে জাকুবৰ আগত কৰা সেই প্ৰতিজ্ঞা ৰক্ষা কৰিছিল। ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছিল সেইমতে কাম কৰিছিল। 4 আৰু 5 নম্বৰ পদ, ময়েই তোমাৰ লগত মিছৰলৈ নামি যাম আৰু ময়েই তোমাক তাৰ পৰা উভোটাই আনিম, আৰু যোচেফে তোমাৰ চকুত হাত দিব। পাছে জাকুব বেৰচেবাৰ পৰা উঠিল। ইছৰাইলৰ পুত্ৰবিলাকে সিবিলাকৰ বাপেক জাকুবক আৰু সিবিলাকৰ ল'ৰা তিৰোতাবিলাকক ফৰৌনে তেওঁক নিবলৈ পঠোৱা ৰথবোৰত তুলি নিলে। প্ৰিয় শ্ৰোতা, আপুনি মনত পেলাব পাৰিব যে ফৰৌনে মিছৰৰ পৰা সেই ৰথবিলাক পঠিয়াই দিছিল। তেওঁলোকে জাকুবক এখন ৰথত উঠালে আৰু যাত্ৰা আৰম্ভ হ'ল। জাকুবৰ জীৱনটোক আমি তিনিটা ভৌগোলিক ভাগত বিভক্ত কৰিব পাৰোঁ, হাৰণ দেশ, কনান দেশ আৰু মিছৰ দেশ। এই তিনিটা কেৱল তিনিটা ভৌগোলিক অঞ্চলেই নহয়, এই তিনিটাই জাকুবৰ আত্মিক জীৱনৰ তিনিটা পৰ্যায়ো বুজায়। জাকুবে কনান দেশ এৰিছিল লগত মাত্ৰ এডাল লাখুটি লৈ। যেতিয়া তেওঁ হাৰণলৈ আহিছিল, তেওঁ আছিল মাংসিক ৰূপে জীৱন কটোৱা ঈশ্বৰৰ লোক। তেওঁ হাৰণৰ পৰা ওলাই আহিছিল পলৰীয়া হিচাপে। তেওঁ শহুৰেকৰ পৰা পলাই আহিছিল আৰু তেওঁৰ ককায়েক এছৌক লগ পাবলৈও তেওঁ ভয় কৰিছিল। তাৰ পাছত কনান দেশত তেওঁ ঈশ্বৰৰ সৈতে সেই মালযুঁজ কৰিব লগা হৈছিল। কিন্তু তেওঁ আছিল ঈশ্বৰৰ লোক যদিও নিজৰ শক্তিৰে যুঁজ কৰা লোক। তেওঁ ঈশ্বৰৰ সৈতে নিজৰ শক্তিৰে যুঁজিছিল। আৰু এতিয়া জাকুব গৈ আছে মিছৰলৈ। তেওঁ নিজৰ শক্তিৰে আৰু খোজ কঢ়া নাই। তেওঁ আৰু এতিয়া কাৰো পৰা পলোৱা নাই। এতিয়া তেওঁ বিশ্বাসেৰে খোজ লৈছে। যদিও আদিপুস্তকৰ এই ভাগত যোচেফ গুৰুত্বপূৰ্ণ, কিন্তু জাকুবৰ জীৱনত বিশ্বাসপূৰ্ণ আত্মিক ব্যক্তিজনক লক্ষ্য কৰিবলৈ আমি পাহৰা উচিত নহয়। আমি লক্ষ্য কৰা উচিত জাকুব এতিয়া এজন বিশ্বাসেৰে আগবঢ়া পৰিপক্ক লোক। জাকুব এতিয়া ঈশ্বৰে তেওঁক যেনেকুৱা হোৱাটো বিচাৰিছিল তেনেকুৱা লোক হৈছে, আৰু ঈশ্বৰেহে এনেধৰণৰ মানুহ বনাব পাৰে। এই কথাটো আমি আকৌ এবাৰ ক'ব খোজো। হাৰণত জাকুবৰ জীৱনে বুজায় মাংসিক ৰূপে জীৱন ধাৰণ কৰি থকা ঈশ্বৰৰ লোক। কনানত জাকুবৰ জীৱনে বুজায় নিজৰ শক্তিৰে যুঁজ কৰি থকা ঈশ্বৰৰ লোক। আৰু জাকুবৰ মিছৰৰ জীৱনে বুজায় বিশ্বাসেৰে খোজ কঢ়া ঈশ্বৰৰ লোক। এই কথাটো আজি আমাৰ বহুতৰ বাবেও সঁচা। আমাৰ জীৱনৰ কোনো এটা সময়ত আমি শুভবাৰ্তা পাইছিলোঁ, ঈশ্বৰৰ বাক্য শুনিছিলোঁ আৰু আমি ঈশ্বৰলৈ ঘূৰিছিলোঁ, খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছিলোঁ। তাৰ পাছত আমাৰ জীৱনত সেই সময় আছিল যি সময়ছোৱাত আমি ভাবিছিলোঁ আমি আমাৰ জীৱনটো আমাৰ নিজৰ শক্তিৰে জীয়াই থাকিব পাৰিম। হয়তো সেই অৱস্থাটো বহু বছৰ চলিছিল, হয়তো বহুতৰ সেই অৱস্থাটো এতিয়াও চলি আছে। তাৰ পাছত আমাৰ জীৱনলৈ সেই সময় আহিল যেতিয়া আমি প্ৰভু যীশুখ্ৰীষ্টৰ জ্ঞান আৰু অনুগ্ৰহত বৃদ্ধি পাব ধৰিলোঁ আৰু বিশ্বাসেৰে খোজ দিবলৈ আৰম্ভ কৰিলোঁ। এতিয়া ছয় আৰু সাত নম্বৰ পদ দুটা পঢ়ি দিম। আৰু সিবিলাকে সিবিলাকৰ পশুৰ জাকবোৰ আৰু কনান দেশত পোৱা আটাই সম্পত্তি লৈ জাকুব আৰু তেওঁৰ সকলো বংশৰ সৈতে মিছৰ দেশলৈ গ'ল। এইদৰে জাকুবে নিজ পুতেক, নাতিয়েক, জীয়েক, নাতিনীয়েক আদি সমুদায় বংশকে নিজৰ লগত মিছৰ দেশলৈ নিলে। আকালৰ বাবে জাকুবে সকলোকে লগত ল'ব লগা হ'ল, ল'ৰা ছোৱালী, নাতি পুতি, সকলো পশু, কাৰণ আকালৰ বাবে কোনো বাচি নাথাকিলহেঁতেন। ইয়াৰ পাছৰ পদকেইটাত জাকুবৰ বংশাৱলী দিয়া হৈছে। এই বংশাৱলীটো দৰকাৰী কাৰণ এই বংশটোতেই প্ৰভু যীশুখ্ৰীষ্ট জন্মিব লাগিব আৰু এই বংশটোৰেই গোটেই বাইবেলখন আগবাঢ়ি গৈছে। জাকুবৰ সতি সন্ততিৰ তালিকাৰ পাছত আমি এইবুলি পঢ়িবলৈ পাওঁ, একেবাৰে ছাব্বিছ নম্বৰ পদটো পঢ়ি দিছোঁ। জাকুবৰ পু বোৱাৰীয়েকহঁতৰ বাহিৰে তেওঁৰ ঔৰসত জন্মা আৰু তেওঁৰ লগত মিছৰ দেশলৈ যোৱা আটাই প্ৰাণী সৰ্বমুঠ ছয়ষষ্ঠিজন প্ৰাণী। সংখ্যাটো মন কৰকচোন, জাকুবৰ লগত জাকুবকে ধৰি মুঠ ছয়ষষ্ঠিজন ব্যক্তি আহিছিল কনানৰ পৰা মিছৰ দেশলৈ। অৱশ্যে যোচেফ আৰু তেওঁৰ পৰিয়ালটো ইতিমধ্যেই মিছৰ দেশতে আছিল। সাতাইছ নম্বৰ পদ, আৰু মিছৰ দেশত যোচেফলৈ যি পুত্ৰ জন্মিছিল সিবিলাক দুই প্ৰাণী। মিছৰলৈ যোৱা জাকুবৰ বংশৰ প্ৰাণী সৰ্বমুঠ 70 আছিল। সম্পূৰ্ণ হিচাপটো ইয়াত আমাক দি দিয়া হৈছে। 64 কনানৰ পৰা আহিছিল। মিছৰত আছিল যোছেফ, তেওঁৰ পৰিবাৰ আৰু 2 পুত্ৰ, গতিকে 4। গতিকে জাকুবৰ পৰিয়ালৰ মুঠ সংখ্যা হ'ল 70। এই কথাটো মন কৰক যে জাকুবৰ প্ৰতিজন পুত্ৰ আৰু তেওঁলোকৰ সন্তানবোৰৰ নামৰ তালিকা আমাক ইয়াত দি দিয়া হৈছে। আমাক বাৰু বাইবেলত এই নামবোৰ কিয় দিয়া হৈছে? আমাক কিবা বেলেগ দৰকাৰী কথা জনাবলগীয়া নাই নেকি বাৰু ঈশ্বৰৰ? এইবুলি হয়তো কোনোবাই ভাবিব পাৰে। প্ৰিয় শ্ৰোতা, যীশুখ্ৰীষ্টতকৈ দৰকাৰী কথা আৰু একো নাই, আৰু এইটো তেওঁৰ বংশাৱলী। আমি ইয়াৰ কিছুমান নাম মুঠিয়ে লিখা শুভবাৰ্তাৰ প্ৰথমটো অধ্যায়ত অৰ্থাৎ নতুন নিয়মৰ আৰম্ভণিতেই পাম, কিয়নো তাত যীশুখ্ৰীষ্টৰ বংশাৱলী দিয়া হৈছে আৰু এই বংশটো জাকুবৰ পৰাই আগবাঢ়ি যোৱা বংশ। আকৌ লোকে লিখা শুভবাৰ্তাটো 3 অধ্যায়ত দিয়া বংশাৱলীত কিছুমান নাম পাম আৰু সেইবাবেই এই নামৰ তালিকাখন দৰকাৰী। আন এটা কাৰণো আছে অৱশ্যে, সেই কাৰণটো ব্যক্তিগত। আপুনি বাৰু মেয়ৰ পোৱালীৰ জীৱন পুস্তকৰ কথা শুনিছেনে প্ৰিয় শ্ৰোতা? আপোনাক প্ৰশ্ন কৰিব খোজো, আপোনাৰ নামটো সেই মেয়ৰ পোৱালীৰ জীৱন পুস্তকত লিখা হৈছেনে বাৰু? আপুনি যিদৰে আদমৰ বংশৰ, আমি সকলোৱে আদমৰ বংশৰ, একেদৰে খ্ৰীষ্টৰ বংশটো জন্মৰ যোগেদি লোক আছে। এইসকল লোক খ্ৰীষ্টৰ বংশৰ লোক। কিন্তু মেয়ৰ পোৱালীৰ জীৱন পুস্তকৰ ক্ষেত্ৰত আপুনি যীশুখ্ৰীষ্টক আপোনাৰ ব্যক্তিগত ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ যোগেদি নতুন জন্ম লাভ কৰিহে সোমাব পাৰিব। যীশুখ্ৰীষ্টক আপোনাৰ ব্যক্তিগত ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি নতুন জন্ম গ্ৰহণ কৰিলেহে আপোনাৰ নাম মেয়ৰ পোৱালী অৰ্থাৎ খ্ৰীষ্টৰ জীৱন পুস্তকত লিখা হ'ব। যেতিয়া আপুনি তেনে কৰে তেতিয়া আপুনি ঈশ্বৰৰ সন্তান হৈ পৰে, আপুনি ঈশ্বৰৰ পৰিয়ালৰ লোক হৈ পৰে, আপুনি খ্ৰীষ্টৰ আপোন হৈ পৰে। আপুনি কিমান গুৰুত্বপূৰ্ণ আপোনাক হয়তো আমি চিনি নাপাবও পাৰোঁ, কিন্তু ঈশ্বৰে আপোনাক জানে, আপুনি সঁচাকৈ গুৰুত্বপূৰ্ণ। এই কথা মনত ৰখা উচিত প্ৰিয় শ্ৰোতা। আচলতে ঈশ্বৰে আপোনাৰ মূৰৰ চুলি পৰ্যন্ত গণি থৈছে। আন যিকোনো লোকতকৈ তেওঁ আপোনাক সকলোতকৈ ভালদৰে জানে। চিন্তা কৰি চাওকচোন, আপোনাৰ নিজৰ মাতৃয়ে আপোনাক যিমান জানে তাতকৈ বেছি ঈশ্বৰে আপোনাক জানে। নিজৰ মাতৃয়ে আপোনাক যিমান ভাল পায় তাতকৈ অধিক ভাল পায় ঈশ্বৰে। আপোনাৰ নিজৰ মাতৃয়ে নিশ্চয় আপোনাৰ মূৰৰ চুলি গণা নাই, কিন্তু ঈশ্বৰে গণিছে। ঈশ্বৰে আপোনাক ব্যক্তিগতভাৱে জানে। এই কথা আপোনাৰ ক্ষেত্ৰতো সত্য, মোৰ ক্ষেত্ৰতো সত্য, প্ৰতিজন মানুহৰ ক্ষেত্ৰতেই সত্য। জাকুবৰ বংশাৱলীত কিছুমান নাম আছে যিবোৰে আমালৈ একো অৰ্থ প্ৰকাশ নকৰে। টেলিভিশ্যনত আমি দেখা ৰক সংগীতৰ অনুষ্ঠান চালে তাত হাজাৰ হাজাৰ ডেকা ডেকেৰী দেখিবলৈ পাওঁ, অতি বিশৃংখল। তেওঁলোকক দেখি আমাৰ এনেকুৱা লাগে ঈশ্বৰে তেওঁলোকৰ প্ৰতিজনকেই জানে আৰু তেওঁলোকৰ প্ৰতিজনকেই ভাল পায়। এই কথা তেওঁলোকে বাৰু জানেনে? তেওঁলোকে কিন্তু ঈশ্বৰৰ কথা ভাবি থকা নাই, কিন্তু প্ৰতিজন ঈশ্বৰৰ দৃষ্টিত অতিপাত মূল্যৱান। আৰু খ্ৰীষ্ট তেওঁলোক প্ৰতিজনৰ কাৰণেই ক্ৰুচত মৰিল যাতে তেওঁলোকে উদ্ধাৰ পাব পাৰে। প্ৰিয় শ্ৰোতা, আপুনি মই এটা জনবিস্ফোৰণৰ মাজত জীয়াই আছো আৰু আপোনাৰ মোৰ চাৰিওফালে হাজাৰ হাজাৰ লোক আছে, কিন্তু তথাপি আপুনি ঈশ্বৰৰ আগত এজন ব্যক্তি। আৰু জাকুবৰ বংশাৱলীত উল্লেখ কৰা মানুহবোৰক আমি চিনি নাপাওঁ আৰু আমি তেওঁলোকৰ প্ৰতি আগ্ৰহীও নহওঁ, কিন্তু ঈশ্বৰ আগ্ৰহী। তেওঁ সেই নামবোৰ তাত ৰাখিবলৈ ভাল পালে কাৰণ তেওঁলোক তেওঁৰ নিজৰ। সেইবাবেই আমি আকৌ আপোনাক সুধিছোঁ, আপোনাৰ নাম মেয়ৰ পোৱালীৰ জীৱন পুস্তকত লিখা হ'লনে? এনেদৰে জাকুব তেওঁৰ গোটেই পৰিয়ালবৰ্গৰ সৈতে মিছৰ দেশলৈ আহিল। আঠাইছ নম্বৰ পদ, পাছে নিজৰ আগেয়ে গোচনৰ বাট দেখুৱাবৰ নিমিত্তে জাকুবে নিজৰ আগেয়ে যিহুদাক যোচেফৰ গুৰিলৈ পঠালে, তাৰ পাছত সিবিলাকে গৈ গোচন পালত। তাৰপিছত ২৯ নম্বৰ পদত এনেদৰে পাওঁ, যোচেফে নিজ ৰথ সজাই তেওঁৰ পিতৃ ইছৰাইলে সৈতে সাক্ষাৎ কৰিবলৈ গোচনলৈ আহিল। পাছে তেওঁক দেখা দি তেওঁৰ ডিঙিত সাৱট মাৰি বহু পৰলৈকে ডিঙিত ধৰি ক্ৰদন কৰিলে। যোচেফে দেউতাকৰ ডিঙিত ধৰি আকোৱালি কান্দিলে। ঈশ্বৰৰ বাক্যত কৈছে বহু সময় কান্দিলে। কিমান সময় ধৰি কান্দিলে আমি নাজানো, কিন্তু সেয়া অৰ্থহীন সাময়িক কৰমৰ্দনৰ নিচিনা নাছিল। সেই আবেগ আছিল অতি বাস্তৱ, সেই মিলন আছিল অতি অপূৰ্ব। ত্ৰিশ নম্বৰ পদ, তেতিয়া ইছৰাইলে যোচেফক ক'লে, এতিয়া মোৰ মৰণ হওক, কিয়নো মই তোমাৰ মুখ দেখিবলৈ পালোঁ, তুমি এতিয়ালৈকে জীয়াই আছা। এয়া বৃদ্ধ জাকুবৰ বাবে কি যে আনন্দৰ কথা হৈছিল! আমি ভাবোঁ জাকুব মৰণৰ কাষ চাপি অহা বৃদ্ধ লোক আছিল। তেওঁ কোনোমতেহে এই যাত্ৰা সম্পূৰ্ণ কৰিছিল, কিন্তু ঈশ্বৰে তেওঁক বচাই ৰাখিছিল। আমি দেখিবলৈ পাম যে ঈশ্বৰে জাকুবক মিছৰ দেশতো কিছু বছৰ জীয়াই ৰাখিলে। ইছৰাইল আৰু যোচেফে মিছৰত সেই কেইবছৰ একেলগে কটাবলৈ পালে। মন কৰিব, এতিয়া জাকুব হৈছে বিশ্বাসেৰে জীয়াই থকা ঈশ্বৰৰ সন্তান, সেইবাবেই তেওঁক ইছৰাইল নামেৰে মতা হৈছে। একত্ৰিশ নম্বৰ পদৰ পৰা চৌত্ৰিশ নম্বৰ পদলৈকে পঢ়ি দিম। পাছে যোচেফে ভায়েক ককায়েকবিলাক আৰু বাপেকৰ ঘৰৰ সকলোকে ক'লে, মই গৈ ফৰৌনক জনাই তেওঁৰ আগত কওঁগৈ যে কনান দেশত থকা মোৰ ভাই ককাইবিলাক আৰু পিতৃৰ ঘৰৰ সকলোৱেই মোৰ ওচৰলৈ আহিল। সেই মানুহবিলাক পশুপালক, কিয়নো পশু ৰখাই সিবিলাকৰ ব্যৱসায়। সিবিলাকৰ মেৰ, ছাগ আৰু গৰুৰ জাক আদি যি যি আছিল সেই সকলোকে সিবিলাকে আনিছে। তাতে ফৰৌনে যেতিয়া তোমালোকক মাতি নি তোমালোকৰ কি ব্যৱসায় বুলি সুধিব, তেতিয়া তোমালোকে গোচন দেশত থাকিবৰ নিমিত্তে তোমালোকে তেওঁক ক'বা যে আপোনাৰ বন্দীহত আমি আৰু আমাৰ পিতৃ সকলোৱেই সৰুকালৰে পৰা এতিয়ালৈকে পশুপালক, কাৰণ পশুপালকবিলাক মিছৰীয়াবিলাকৰ মানত ঘৃণাৰ পাত্ৰ। সেই সময়ত মিছৰ দেশত আজিৰ নিচিনা একে সমস্যাই আছিল। মিছৰীয়াবিলাকে পশুপালনত আগ্ৰহ নেদেখুৱাইছিল, বৰং পশুপালক তেওঁলোকৰ মানত ঘৃণাৰ পাত্ৰ আছিল। এইটো মন কৰিবলগীয়া কথা যে শাস্ত্ৰত মেৰখীয়াৰ বিষয়ে ইমান কথা কোৱা হৈছে। এই লোকসকল আছিল মেৰ পালক, মেৰ পালন আছিল তেওঁলোকৰ ব্যৱসায়। আৰু আজিও ইছৰাইল দেশত এনেকুৱা মেৰ পালক আমি দেখিবলৈ পাওঁ। আমাৰ প্ৰভু যীশুক বুজাবলৈ মেৰখীয়া শব্দটো ৰূপক হিচাপে ব্যৱহাৰ কৰা হৈছে। তেওঁ নিজৰ মেৰৰ বাবে আপোন প্ৰাণ দিয়া সজ মেৰখীয়া, তেওঁ নিজৰ মেৰবিলাকক প্ৰতিপালন কৰা আজি মহান মেৰখীয়া, আৰু তেওঁ হৈছে ভৱিষ্যতে দেখা দিবলগীয়া প্ৰধান ৰক্ষক। তেওঁ নিজকে মেৰখীয়া বুলি কৈছে। প্ৰিয় শ্ৰোতা, আজিও জগতে তেওঁক ঘিণ কৰে, গ্ৰহণ নকৰে। আমি প্ৰকৃত যীশুখ্ৰীষ্টৰ কথা কৈছো। প্ৰকৃত যীশুখ্ৰীষ্টক আজিও জগতে ঘিণ কৰে। আধুনিকতাবাদীসকলে সৃষ্টি কৰি লোৱা যীশুখ্ৰীষ্টক তেনে ৰূপত হয়তো জগতে গ্ৰহণ কৰিব পাৰে। তেওঁলোকৰ সৃষ্ট যীশুখ্ৰীষ্ট দেখিবলৈ কিন্তু বাইবেলৰ যীশুখ্ৰীষ্টৰ নিচিনা নহয়। তেওঁলোকে কোৱা যীশুৱে অলৌকিক কাম কৰা নাছিল, কুমাৰী গৰ্ভত জন্মা নাছিল, জগতৰ পাপৰ কাৰণে মৰা নাছিল, মৃত্যুৰ পৰা শাৰীৰিকভাৱে জি উঠা নাছিল। এই আধুনিকতাবাদীসকলৰ যীশু আচলতে এই পৃথিৱীত নাছিলেই। তেনে যীশুৰ কোনো বিৱৰণী আচলতে ক'তো নাই। যিজনৰ বিষয়ে আমি লিখিত বিৱৰণী পাওঁ, যিজন সঁচাকৈ এই পৃথিৱীত আছিল, সেইজন যীশু কিন্তু কুমাৰী গৰ্ভত জন্মিছিল। সেইজন যীশুৱে অলৌকিক কাৰ্য কৰিছিল। জগতৰ পাপৰ বাবে সেইজন যীশুৱে ক্ৰুচত মৰি দিছিল আৰু কবৰৰ পৰা তৃতীয় দিনা সঁচাকৈ জি উঠিছিল। সেই মেৰখীয়া যীশুকহে জগতে পচন্দ নকৰে। সেই মেৰখীয়া যীশুকহে জগতে আজি ঘীণ কৰে। মেৰখীয়াক মিছৰীয়াবিলাকে ঘীণ কৰিছিল। যোচেফে ককায়েকহঁতক ফুৰণৰ আগত এইবুলি ক'বলৈ কৈছে যে তেওঁলোক মেৰখীয়া আৰু পশুপালন কৰে। আচলতে তেওঁলোকৰ গৰু মহ আদিও আছিল আৰু মেৰো আছিল। আমি পাছত দেখিবলৈ পাম যে ফৰৌনে তেওঁলোকক গোচন দেশ দিছিল তাতে পশুপালন কৰিবলৈ, যাতে ইছৰাইলীয় লোকবিলাক মিছৰত পশুপালক হৈ চলিব পাৰে। এইটো নিশ্চয় সুন্দৰ কথা যে এতিয়া জাকুবৰ পৰিয়ালে গোচন দেশত বাস কৰিবলৈ লৈছে। এই ঠাই তেওঁলোকৰ বাসস্থান হৈ থাকিব বহুদিনলৈকে। যোচেফৰ মৃত্যুৰ পাছত তেওঁলোক মিছৰত দাস হ'ব লাগিব, কিন্তু সেই সকলো সময়ত ঈশ্বৰ তেওঁলোকৰ লগত থাকিব। তেওঁলোক তাতে এটা ডাঙৰ জাতিত পৰিণত হ'ব আৰু তাৰ পাছত ঈশ্বৰে মুচিৰ নেতৃত্বত তেওঁলোকক উলিয়াই আনিব। ঈশ্বৰে যোচেফৰ আগত দেখা দিয়াৰ কোনো উল্লেখ আমি বাইবেলত নাপাওঁ, তথাপি আমি যোচেফৰ জীৱনত ঈশ্বৰৰ হাত নিশ্চিতভাৱে দেখা পাওঁ। এতিয়া এই কথা পৰিষ্কাৰ যে তেওঁ আগতেই তালৈ আহিব লগা হৈছিল এই পথ প্ৰস্তুত কৰিবলৈ, যাতে জাকুবৰ পৰিয়ালে মিছৰত আহি জীৱন নিৰ্বাহ কৰিব পাৰে। প্ৰিয় শ্ৰোতা, ঈশ্বৰে আমাৰ জীৱনলৈ কোনো কথা এনেই ঘটিবলৈ নিদিয়ে। যদিহে আমি তেওঁৰ সন্তান, তেনেহ'লে আমালৈ যি যি ঘটিব আমাৰ মংগলৰ অৰ্থেই ঘটিব। আপুনি বাৰু তেওঁৰ সন্তান নে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।